নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। অম্বুবাচী মহাযোগৰ নিবৃত্তিৰ পাছত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইবছৰ অম্বুবাচী মহাযোগ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে পৰ্যটন বিভাগ, মন্দিৰ পৰিচালনা সমিতিৰ লগতে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসকো ধন্যবাদ জনায়। মন্দিৰ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সোণাৰাম খেলপথাৰৰ পৰা কামাখ্যালৈ ৰোপ ৱে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যাধামলৈ নিৰ্মীয়মান ৰোপ ৱেৰ কাম পূৰ্ণগতিত চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 2025-26 নতুন শিক্ষাবৰ্ষত সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিগৰাকী শিক্ষকে পুৱা 9 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব। শিক্ষকসকলে শৈক্ষিক দিনপঞ্জীত নিৰ্ধাৰণ কৰা সময় অনুসৰিহে বিদ্যালয় এৰিব পাৰিব। বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত অন্তৰ্ভুক্ত কৰিব লাগিব। প্ৰতিগৰাকী শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য লোৱাৰ বাবে শ্ৰেণী শিক্ষক দায়বদ্ধ হ'ব। তদুপৰি সকলো স্নাতকোত্তৰ শিক্ষকে হাইস্কুল পৰ্যায়তো শিক্ষাদান কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। একেদৰে বিদ্যালয়ৰ অন্যান্য কৰ্মচাৰীসকলেও দিনৰ 10 বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু বিয়লি 4:30 বজালৈ বিদ্যালয়ত থাকিব লাগিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰালিমাৰীত প্ৰায় 500টা পৰিয়ালে ব্ৰহ্মপুত্ৰ নদৰ ভয়াৱহ খহনীয়াৰ কবলত পৰিছে। খহনীয়াত পৰি প্ৰায়কেইটা পৰিয়ালে বাসগৃহ হেৰুৱাবলগীয়া হৈছে। অঞ্চলটোত থকা এটা মছজিদ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ অৱস্থাত আজি স্থানীয় লোকে মছজিদটোত শেষ নামাজ আদায় কৰে। গাঁওবাসীয়ে অঞ্চলটোৰ খহনীয়া ৰোধৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে সাহায্যৰ বাবে অনুৰোধ জনাইছে। জলসম্পদ তথা জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জাগীৰোডৰ পৰিদৰ্শন ভৱনত মৰিগাঁও জিলা আয়ুক্ত, জাগীৰোড সমজিলা আয়ুক্ত তথা অন্যান্য বিষয়াসকলৰ সৈতে আজি এখন বৈঠকত অংশগ্ৰহণ কৰে। জাগীৰোডৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন দিশৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়। মৰিগাঁও জিলাখনৰ লগতে জাগীৰোড সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম আৰু চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। বিটিচিৰ নিৰ্বাচনৰ দিন এতিয়ালৈ ঘোষণা হোৱা নাই যদিও বিভিন্ন ৰাজনৈতিক দলে প্ৰাক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপি দলৰ হৈ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত শালবাৰীত উপস্থিত হৈ বিটিচিত প্ৰাক নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীদাসে বাক্সা জিলাৰ 5টা সমষ্টিতে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কাৰ্যকৰ্তাসকলে যাতে সঠিকভাৱে নিৰ্বাচনৰ সৈতে নিজকে নিয়োজিত কৰিব পাৰে সেই বিষয়েও চকু দিয়া হ'ব বুলি উল্লেখ কৰে। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰ্জেঞ্চি ডায়েৰিজ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্ৰাফ্ট ফাউণ্ডেশ্যনে সংকলন কৰা কিতাপখনৰ আগকথা প্ৰধানমন্ত্ৰী মোদীয়ে লিখাৰ লগতে অভূতপূৰ্ব প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই লিখা পাতনি সন্নিৱিষ্ট হৈছে। গ্ৰন্থখন উন্মোচন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দেশৰ জৰুৰীকালীন অৱস্থাত বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছিল সেয়া এই গ্ৰন্থখনৰ জৰিয়তে আজিৰ প্ৰজন্মই জানিব পাৰিব। একেটা অনুষ্ঠানতে ভাগ লৈ শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সমাজ অধ্যয়ন বিষয়ত ভাৰতীয় গণতন্ত্ৰ শীৰ্ষক এটা অধ্যায় সন্নিৱিষ্ট কৰি অধ্যায়টোত দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি ঘোষণা কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেশ্যনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰীৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েচন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দীপক কুমাৰ দাস আৰু ছাদিক অনাম ৰহমানৰ তত্বাৱধানত প্ৰথমৰ পৰা পঞ্চম আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত দুটি শাখাত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সৈতে সংগতি থকা ছবি অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া 6 বজাত চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত হ'বলগীয়া সুৰৰে দেউলৰে শীৰ্ষক অনুষ্ঠানটিত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু সৃষ্টিৰাজি সন্দৰ্ভত আলোকপাত কৰিব। 6:30 বজাত সৃষ্টিৰ ৰণুৱা ঘোঁৰা বিষ্ণুপ্ৰসাদ ৰাভা শীৰ্ষক এখনি আলোক্য পৰিৱেশন কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।